وَاتْلُ عَلَيْهِمْ نَبَأَ الَّذِي آتَيْنَاهُ آيَاتِنَا فَانْسَلَخَ مِنْهَا فَأَتْبَعَهُ الشَّيْطَانُ فَكَانَ مِنَ الْغَاوِينَ
আৰু সিহঁতক সেই ব্যক্তিৰ সংবাদ পাঠ কৰি শুনোৱা যাক আমি নিদৰ্শনসমূহ প্ৰদান কৰিছিলোঁ, তাৰপিছত সি তাৰ পৰা বিচ্ছিন্ন হৈ গৈছিল আৰু ছয়তানে তাৰ পিছ লৈছিল, ফলত সি বিপদগামীসকলৰ অন্তৰ্ভুক্ত হৈ গৈছিল।